আদি পুস্তক 20 অধ্যায়। ৰজা অবিমেলক। অব্ৰাহামে পূবৰ ঠাই এৰি নেগেব দেশৰ ফালে গ'ল। তাত তেওঁ কাদেশ আৰু চুৰৰ মাজৰ এঠাইত থাকিবলৈ ল'লে। সেই গৰাৰ নগৰত তেওঁ প্ৰৱাসী আছিল। তাত অব্ৰাহামে নিজৰ ভাৰ্যা ছাৰাৰ বিষয়ে ক'লে, এ মোৰ ভনী। সেয়েহে সেই ঠাইৰ ৰজা অবিমেলকে মানুহ পঠাই ছাৰাক লৈ গ'ল। কিন্তু ৰাতি ঈশ্বৰে সপোনত অবিমেলকৰ ওচৰলৈ আহি ক'লে, চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবাৰ্য, কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা। অবিমেলকে কিন্তু তেতিয়াও ছাৰাৰ ওচৰলৈ যোৱা নাছিল। সেয়েহে তেওঁ ক'লে, হে প্ৰভু, অপৰাধ নকৰিলেও আপুনি এটা সৎ জাতিক সংহাৰ কৰিবনে? সেয়ে লোকজনে জানো নিজেই মোক কোৱা নাছিল তাই মোৰ ভনী বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল তেওঁ মোৰ ককাই বুলি? মই মোৰ সৰল মনেৰে আৰু নিদোষী হাতেৰেহে এই কাম কৰিলোঁ। তেতিয়া ঈশ্বৰে সপোনত তেওঁ ক'লে, হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেইকাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ, তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ। গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া উভতাই দিয়া, কিয়নো সেই লোকজন এজন ভাৱবাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীৱা। কিন্তু যদি তেওঁক উভতাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ'ব। পাছদিনা অবিমেলকে অতি ৰাতিপুৱাতে উঠি নিজৰ ডাকবোৰক ওচৰলৈ মাতি এই সকলো কথা ক'লে। এই কথা শুনি লোকসকলৰ অতিশয় ভয় লাগিল। তেতিয়া অবিমেলকে অব্ৰাহামক মাতি আনি ক'লে, আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে? মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই। অবিমেলকে অব্ৰাহামক পুনৰ ক'লে, আপুনি কি ভাবি এনে কাৰ্য কৰিলে? তেতিয়া অব্ৰাহামে ক'লে, মই ভাবিছিলোঁ এই ঠাই লোকসকলৰ ঈশ্বৰৰ প্ৰতি নিশ্চয় ভয়ভীত নাই, সেয়েহে মোৰ ভাৰ্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব। তাৰ বাহিৰেও বাস্তৱিক তেওঁ মোৰ ভনীও হয়। আমাৰ মাতৃ বেলেগ হ'লেও তেওঁ আৰু মোৰ পিতৃ একেই, এতেকে তেওঁ মোৰ ভাৰ্যা হ'ল। ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভাৰ্যাক কৈছিলোঁ, মোৰ ভাৰ্যা হিচাপে তুমি মোলৈ এই বিশ্বস্ততা প্ৰকাশ কৰিবা, আমি যি ঠাইলৈকে যাম তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা। তাৰপাছত অবিমেলকে কিছুমান মেৰ চাক, গৰু আৰু দাস দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁ ভাৰ্যা ছাৰাকো উভতাই দিলে। অবিমেলকে ক'লে, চোৱা, মোৰ দেশখনে আপোনাৰ আগত আছে, আপোনাৰ যি ঠাইতে ভাল লাগে তাতে নিগাজিকৈ থাকক। তেওঁ ছাৰাকো ক'লে, চোৱা, তোমাৰ ককাইৰাক মই 1000 ৰূপ দিছোঁ, ইয়ে তোমাৰ লগতে সকলো লোকৰ সন্মুখত তোমাৰ বিৰুদ্ধে হোৱা অপৰাধ ঢাকিবলৈ কৰা হৈছে, তোমাৰ কোনো দুখ নাই। তাৰপাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবিমেলক, তেওঁৰ ভাৰ্যা আৰু তেওঁ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে। কিয়নো যিহুৱাই অব্ৰাহামৰ ভাৰ্যা ছাৰাৰ কাৰণে অবিমেলকৰ ঘৰত থকা সকলো মহিলা সন্তান ধাৰণৰ ক্ষমতা সম্পূৰ্ণভাৱে বন্ধ কৰিছিল।